এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ আমিনগাঁৱত জিলা ন্যায়াধীশ আদালতৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তৎকালীন ন্যায় প্ৰদানৰ ক্ষেত্ৰত এই আদালত চৌহদ ক্ষিপ্ৰতাৰে কাম কৰাৰ লগতে ৰাজ্যত বিচাৰাধীন হৈ থকা 5 লাখ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষিপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তিৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লোৱাৰ কথাও উল্লেখ কৰে। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰেও ভাষণ দিয়ে। প্ৰায় 52.25 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জিলা ন্যায়িক আদালত চৌহদত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ লগতে যান বাহন দুৰ্ঘটনা বিবাদ নিষ্পত্তিকৰণ কেন্দ্ৰ আৰু আইন সেৱা প্ৰাধিকৰণকে আদি কৰি মুঠ 14খন ন্যায়িক আদালত থাকিব। উদ্বোধনী অনুষ্ঠানত আইনমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কামৰূপ জিলাৰ ন্যায়িক দণ্ডাধীশসকলো উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণীৰ বিশেষ ন্যায়িক দণ্ডাধীশ প্ৰিয়াংশু বৰদলৈৰ আদালতে বাহনৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত অভিযুক্ত নন্দিনী কাশ্যপক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পূৰ্বৰ দুদিনৰ আৰক্ষী জিম্মাৰ ম্যাদ আজি অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত অভিযুক্তগৰাকীক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই পুনৰ 5 দিনৰ জিম্মা বিচাৰি আবেদন দাখিল কৰিছিল। ডঃ ভূপেন হাজৰিকাৰ বছৰ যোৱা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলি কৰে। পৰ্টেল মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক সম্বোধন কৰি 8 ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি 5:30 বজাত হ'বলগীয়া ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানতে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰাৰ লগতে ভূপেন হাজৰিকাৰ স্মৃতিত এটা মুদ্ৰাও মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনায়। উদ্বোধনী অনুষ্ঠানত 1000 শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ এটাকৈ অন্তৰা অসমীয়া, বঙালী আৰু হিন্দী ভাষাত পৰিৱেশন কৰিব। ইয়াৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণতে দৰং জিলাত 3টা প্ৰকল্প মুকলি কৰাৰ লগতে গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। এই সংবাদমেলতে মুখ্যমন্ত্ৰী শৰ্মাই 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰি নতুন ৰাজভৱন মুকলি কৰিব বুলি প্ৰকাশ কৰে। একেখন সংবাদমেলতে অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ মুকলি কৰা হ'ব। অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছতো 225 টকাকৈ ৰেহাই পাব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আৰু কয় যে 6 আগষ্টত নিযুতমন্যা আঁচনি প্ৰপত্ৰ বিতৰণ কৰা হ'ব। 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। ৰঙা টাপু 1982 নামৰ অসমীয়া ছবিখনলৈ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ শ্ৰেষ্ঠ সমালোচকৰ বঁটা আগবঢ়োৱা হৈছে। প্ৰবাল খাউণ্ডৰ দ্বাৰা পৰিচালিত পাইটাং নামৰ ছবিখনলৈ টাই ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান আগবঢ়োৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ 2 আগষ্টৰ নিশা 8:02 বজাত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীন চিতীয়া পৰিচালক হিচাপে পৰিচিত অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু জুলন কৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজযোগেও পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। নগাঁও জিলাৰ ৰহাত 2টা পৃথকে হোৱা পথ দুৰ্ঘটনাত 2জন যুৱক নিহত হয়। আজি বিয়লি ৰহাত মণিপুৰ আৰক্ষীৰ এখন বাহনৰ খুন্দাত এজন যুৱক নিহত হোৱাৰ 2 ঘণ্টাৰ পাছতেই আকৌ ৰহাৰ কমাৰজানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আন এটা পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাক পথৰ দাঁতিত ৰখাবলৈ লোৱাৰ সময়তেই গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আন এখন বাহনে ট্ৰাকখনত খুন্দা মাৰে। তাৰ পাছতেই অন্য এখন বাহনে ট্ৰাকখনত খুন্দা মৰাত বাহনখনৰ চালকজনৰ থিতাতে মৃত্যু হয়। অভেলত চলি থকা 5ম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে আজি খেলখনত দ্বিতীয় দিনা কালি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 204 ৰাণৰ পৰা খেলি আটাইকেইটা উইকেট হেৰুৱাই 224 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে সন্তোষজনকভাৱে নিজৰ ইনিংছ আৰম্ভ কৰে যদিও ভাৰতীয় পেছ বলাৰৰ সন্মুখত ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটে। ঘৰুৱা দলটোৱে 8 উইকেটৰ বিনিময়ত 242 ৰাণ কৰি খেলি থকাৰ সময়তেই বৰষুণৰ বাবে খেলখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি এতিয়াই অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:05 বজাত।